কবিতাৰ শিৰোনামা অনাকাংক্ষিত হৃদয়ৰ ঠিকনা কবি আৰু আবৃত্তিকাৰ নয়নজ্যোতি দাস অনাকাংক্ষিত হৃদয়ৰ ঠিকনা নিয়ৰ সেমেকা মনৰে পদূলি নুফুলে যে শৰতৰ শেৱালি স্মৃতিৰ সেউজীয়া সেই তাহানিৰ ছবি আজি হয় দুৱলি কুঁৱলি সদায় যেন উচুপি উঠিছিলোঁ এই স্তব্ধহীন ৰাতিৰ কোলাত ভাবিছিলোঁ জীৱনটোৰ পৰিসমাপ্তি হয়তো ইয়াতেই কিন্তু তুমি আহি মোৰ তেজৰ ধমনিবোৰত সুপ্ত হৈ থকা লুপ্ত হ'বলৈ ধৰা সপোনবোৰ জাগ্ৰত কৰিবলৈ ধৰিলাহি মন নামৰ এই শুকান মৰুভূমিত আহাৰ যোৱাৰ দেখিছোঁ তাতো যদি মৰিচিকা ওলায় তোমাৰ সৈতে হাতে হাত ধৰি তোমাৰ মৰমৰ সুবাস সানিলৈ পাৰ হৈ যাব পাৰিম বুলি মোৰ হৃদস্পন্দনে কয় মই নাজানো সাগৰৰ গভীৰতা কিমান নাজানো মই আকাশত তৰা কিমান আৰু জানিবও নিবিচাৰোঁ কিন্তু মই সঁচাকৈ জানিব বিচাৰোঁ তুমি নামৰ ছবিখনক মোৰ হৃদয়ৰ প্ৰথম দুৱাৰ খোলাজনক নাজানো তোমাৰ বাবে মই কি হয়তো তোমাৰ জীৱনলৈ অহা বহুতৰ দৰে ময়ো এদিন ভিৰৰ মাজত হেৰাই যাম হয়তো স্নিগ্ধ জ্যোৎস্নাৰ কেইটিমান কোমল পৰশ হৈ থাকি যাম হয়তো হাঁহিবলৈ শিকোৱা যোনজনীৰ গাত থকা সেই কলা দাগবোৰ হৈ তোমাৰ জীৱনৰ মামৰে ধৰা স্মৃতি হৈ থাকি যাম নাইবা তোমাৰ বুকুৰ নিজান কোণত মৰমৰ কোমল পৰশৰ সুবাস সানিলৈ চিৰযুগমীয়া জোনাক হৈ ৰম আৰু তুমি মোৰ বাবে কি সেয়া মই কি ক'ম মোৰ বুকুখন খুলি চোৱা তাত দেখিবা মৰহি যাব ধৰা বকুলজোপা নতুনকৈ গজালি মেলিছে তোমাৰেই নামত সৰি পৰিব ধৰা সপোনৰ পাপৰিবোৰ আকৌ জি উঠিবলৈ যেন চেষ্টা কৰিছে তোমাৰেই সাহত তোমাৰ প্ৰেৰণা আজি মোৰ তেজে তেজে তোমাৰ পৰশৰ সুবাস সানিলৈ জোনাকে কাণে কাণে আহি ক'লে নিবিড় অবুজ ভাষাৰে মই যে নিজকে সপি দিলোঁ তোমাতে সেন্দুৰ বোলাই কপাল ৰঙা নকৰিলেও তুমি মোৰ নহ'লেও ৰৈ থাকিম তোমালৈ চিৰজীৱন তুমি নামৰ ছবিখনক ভালদৰেই সাঁচি ৰাখিম মামৰে নধৰাকৈ মোৰ বুকুৰ কোমল পৰশত মৰম নামৰ এই বুৱতী নৈ চিৰদিনলৈ বৈ যাওক তোমাৰ মোৰ মিলনে ৰচক এক সংজ্ঞাবিহীন প্ৰেমৰ কাহিনী।